এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। এতিয়াৰ বাতৰি সৈতে মই মৰমী কাশ্যপ। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীক আশ্বাস দি কয় যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকৰ সৈতে এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হয় আৰু দৃষ্টিহীন মহিলাৰ টি টুৱেণ্টি বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানেও ভাৰ্চুৱেল ব্যৱস্থাৰে এই বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএক গৃহ মন্ত্ৰালয়ে এই বিস্ফোৰণৰ ঘটনাৰ তদন্ত দায়িত্ব অৰ্পণ কৰিছে। মহানগৰখনত সকলো স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিস্ফোৰণৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে। নিৰাপত্তাজনিত কাৰণত লালকিল্লা মেট্ৰ ষ্টেচন বন্ধ থাকিব যদিও আন আন ষ্টেচনসমূহত যাতায়াত স্বাভাৱিক থাকিব বুলি দিল্লী মেট্ৰ ৰেল নিগমে প্ৰকাশ কৰিছে। অহা বৃহস্পতিবাৰলৈকে লালকিল্লাও দৰ্শনাৰ্থীসকলৰ বাবে বন্ধ ৰখা হ'ব। ইফালে দিল্লী আৰক্ষীয়ে বিস্ফোৰণত ব্যৱহৃত গাড়ীখন চিনাক্ত কৰিছে। আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন আৰু ভাৰতীয় ন্যায় সংহিতাকে ধৰি ভিন ভিন আইনৰ বিভিন্ন ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে। ঘটনাটো সন্দৰ্ভত খবৰ লোৱাৰ বাবে দিল্লী আৰক্ষীয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। জৰুৰী ফোন নম্বৰ 112ৰ লগতে এই সন্দৰ্ভত মুকলি কৰা দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ দুটা হ'ল 011229100010 আৰু 011229100011। একেদৰে এল এন জে পি হস্পিটেলৰ 011232333400 আৰু 011232392499 নম্বৰতো যোগাযোগ কৰিব পৰা হ'ব বুলি কোৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীক আশ্বাস দি কয় যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। নতুন দিল্লীত আজি দিল্লীৰ প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰীসিঙে কয় যে আগশাৰী তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয় যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে প্ৰযুক্তি গ্ৰহণৰ পৰা নেতৃত্বলৈ নিৰ্ণায়কৰ ভূমিকা পালন কৰি আগবাঢ়িব লাগিব। তেওঁ লগতে কয় যে ভাৰতৰ শক্তি ইয়াৰ প্ৰতিভা, ধাৰণা আৰু অংশীদাৰিত্বৰ পৰিৱেশতন্ত্ৰত নিহিত হৈ আছে, য'ত যুৱ কৰ্মশক্তি আৰু ষ্টাৰ্টআপ সংস্কৃতি জড়িত হৈ আছে। তেওঁ লগতে কয় যে ডি আৰ ডি অ, ভাৰতীয় সশস্ত্ৰ বাহিনী, উদ্যোগ আৰু শিক্ষাৰ মাজত সহযোগিতা গভীৰ হৈ গৱেষণাৰ এক গুণগত চক্ৰ সৃষ্টি কৰিছে। দিল্লী প্ৰতিৰক্ষা আলোচনা সন্দৰ্ভত শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে দিল্লী প্ৰতিৰক্ষা আলোচনা হৈছে এখন উপযুক্ত মঞ্চ। মন্ত্ৰীগৰাকীয়ে সশস্ত্ৰ বাহিনীসমূহক কেৱল অস্ত্ৰ শস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰতে নহয় প্ৰশিক্ষণ, পৰিকল্পনা আৰু পৰিচালনা ব্যৱস্থাৰ সৈতে জড়িত প্ৰযুক্তিৰ ক্ষেত্ৰতো উত্তম পদ্ধতি সন্ধান কৰিবলৈ আহ্বান জনায়। সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয় যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হলে গ্ৰেপ্তাৰ কৰা হ'ব। তেওঁলোকে আনন্দ উল্লাস কৰি সন্ত্ৰাসবাদক সমৰ্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্ৰিত হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকৰ সৈতে এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। উভয় দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে ভাৰতে গ্ৰহণ কৰা ভালেমান পদক্ষেপ আৰু দুয়ো দেশৰ মাজৰ সহযোগিতা দীৰ্ঘস্থায়ী কৰাৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে কৰা ঘোষণাৰ পাছতে এই বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱা ভূটানত উপস্থিত হয়। ভূটানৰ ৰজা দ্ৰুক গ্যালপ' আৰু প্ৰধানমন্ত্ৰী মোদীয়ে আজি সন্ধিয়া পুনাত চাংচু দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজালৈ 67.14% ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পূৰ্ণিয়াত সৰ্বাধিক 70% ভোটদাতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। কিষাণগঞ্জ সমষ্টিত বিয়লি 5 বজালৈ সৰ্বাধিক 76.26% ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত 20খনৰো অধিক জিলাৰ 122টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ 1302গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত 136গৰাকী মহিলা। উল্লেখযোগ্য যে ৰাজ্যখনত 6 নৱেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 65% ভোটদান সম্পন্ন হৈছিল। অহা 14 নৱেম্বৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। হানয়ত অনুষ্ঠিত 6ষ্ঠ ভাৰত ভিয়েটনাম সৈন্য অনুশীলন ভিনবেক্সৰ উদ্বোধনী অনুষ্ঠানত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু ভিয়েটনামৰ উপ মুখ্য জেনেৰেল ষ্টাফ ফুংচিটেন যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি প্ৰকাশ কৰা অনুসৰি ভিনবেক্স হৈছে ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনৰ লক্ষ্য হৈছে আন্তঃ সঞ্চালন ক্ষমতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানসমূহত সৰ্বোত্তম অৱদান আগবঢ়োৱা। ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। পাকিস্তানৰ ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত আজি সংঘটিত এটা আত্মঘাতী বিস্ফোৰণত কমেও 12জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 21জন লোক আহত হয়। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি ন্যায়ালয়ৰ বাহিৰত ৰখাই থোৱা এখন বাহনত বোমাটো বিস্ফোৰণ হয়। পাকিস্তানে যোৱা কেইবছৰমানত বিশেষকৈ খাইবাৰ, পাখটুনখোৱা আৰু বেলুচিস্তানত নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে। ইফালে পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে খাইবাৰ, পাখটুনখোৱাত নিৰাপত্তা আৰু মানৱ অধিকাৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। জনজাতীয় পৰম্পৰাসমূহ সংৰক্ষণ আৰু ৰক্ষা কৰাটো সকলোৰে সমূহীয়া দায়িত্ব হোৱা উচিত বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱত দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বাস কৰা জনজাতীয় লোকসকলৰ এটা বৈচিত্ৰময় আৰু সমৃদ্ধিশালী ইতিহাস আছে। এই ইতিহাসত কিছুমান কাহিনীলৈ ৰূপান্তৰিত কৰি শিশুসকলৰ শিক্ষাৰ বাবে যুগুতাই উলিওৱাৰ লগতে জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যক উদযাপন কৰাৰ যথেষ্ট থল আছে। শ্ৰীমতী ঠাকুৰে থলুৱা ভাষাসমূহৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা আৰু ইয়াৰ লুপ্তপ্ৰায় অৱস্থাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। এই ভাষাসমূহ সংৰক্ষণৰ উদ্দেশ্যে ইংৰাজীৰ দৰে জনপ্ৰিয় ভাষাসমূহৰ আগ্ৰাসনৰ পৰা ইয়াক বচাই ৰখা আৰু অধিক লোকৰ মাজত থলুৱা ভাষাসমূহৰ ব্যৱহাৰৰ প্ৰসাৰ ঘটাবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে স্বাস্থ্যকৰ, স্বাভাৱিক আৰু ভাৰসাম্য জীৱন এটাৰ সন্ধানত সম্প্ৰতি মহানগৰৰ পৰা গ্ৰাম্যাঞ্চললৈ জনসাধাৰণৰ ওলোটাকৈ প্ৰব্ৰজন ঘটাৰ বিষয়টোতো আলোকপাত কৰে। দৃষ্টিহীন মহিলাৰ টি-20 বিশ্বকাপৰ প্ৰথম সংস্কৰণত নতুন দিল্লীত আজিৰে পৰা অনুষ্ঠিত হৈছে। 6টা দল ভাৰত, শ্ৰীলংকা, আমেৰিকা, নেপাল, অষ্ট্ৰেলিয়া আৰু পাকিস্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অহা 23 অক্টোবৰত অন্ত পৰিব। শ্ৰীলংকাৰ কলম্বোত ফাইনেল মেচখন অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু মীনাক্ষী লেখি উপস্থিত আছিল। আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত উদ্বোধনী মেচখনত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অহা 14 নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ'ব। ইডেন গাৰ্ডেনছত হ'বলগীয়া টেষ্ট ক্ৰিকেট খেলৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কলকাতাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দিল্লীৰ লালকিল্লাৰ সমীপত কালি সংঘটিত বোমা বিস্ফোৰণৰ পাছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বাৰ্মাই কয় যে সমগ্ৰ মহানগৰখনত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে আৰু সুৰক্ষাৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। ইডেন গাৰ্ডেনছত 3 তৰপীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশবাসীক আশ্বাস দি কয় যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুকৰ সৈতে এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হয় আৰু দৃষ্টিহীন মহিলাৰ টি-20 বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতে শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।